Good evening. Itu Agashvani Kohima. Samlaga khobor puri ase imkong nongla. Pohila headlines. Prime Minister Narendra Modi ba bhal duniya karne sok mila jora kori dia laga dorkar janai dise. Center ba additional 1000 crore taka do notice region the inland waterways banai dibole invest kori bile ase. Chief Minister Dr. Nipurio Bra, Prokhon Pani Karni Tayar Korea meeting to Rakisi, Aro, DC Dimapur, Tino Chungshi Changbra, ILP Lagai Dibuli Sarkar Laka Commitment Janai DC. Itia, Pura Khobar. Prime Minister Narendra Modi Braji Kwesi, Ahitakya Somai. Palwala Duniado, Sop Milai Rakya, Integrated Sopna, Aro, Mila Jura Korea Puri Takya Se. Tarbra Kwesi Ke Global South to Bishibak. Gaula daga dok thaki ase aru India laga approach bra ekhi hisab rakhi boli paria upor othai diboli paria aru jari rakhi boli models di ase. Prime Minister ba World Health Assembly laga 78 session di virtually kotha gure samay to koise June to Geneva Switzerland di ito mohena 19 ba 27 tarikh tak rakhi ase. Tarbra kusik inclusion to India laga health bolti kori diare sobse dorkar hisabi rakhi ase kilimani sarkar ba hazar hazar health aru wellness centers to deshpura di dangor network banai dise aru ayushman schemes laga bi janai dise.
We run Ayushman Bharat, the world's largest health insurance scheme. It covers 580 million people and provides free treatment. We have a network of thousands of health and wellness centers. They screen and detect diseases such as cancer, diabetes, and hypertension. Thousands of public pharmacies provide high quality medicines at far less than the market price.
Technology laka kam karoni health outcomes bhalwala hoi ja janaigena Prime Minister ba India laka digital initiative khan bacha bukya maiki aro bacha khan laka digitally tracking vaccination korea aro unique digital health identity system laka janaisi jun dobra lab dia insurance records aro jankari milai dia di mudok dia se Shri Modi bra healthy planet banai dibuli dorka janaigena kuno bhi pichi chhari na dibuli koise Central Sarkar ba additional 1000 crore dukado invest korigena 2026 sakte northeast region de inland waterways banai dibole ase idu do United Ministry for Ports Shipping aru Waterways Sarbananda Sonowal bra northeast de itia jari thakia projects jakali review koria samoy koise tarbra kusi ge ja 2 sal de 1000 crore dukado invest korisi jonto bra 300 crore tam project to khatam hoisi aru baki projects an 2025 se samay dakte khatam koribuli bhabna ase minister ba kosi ke projects to thik samay khatam koribo lage funds kan sobse bishi hisab chalabo lage aru maritime sector de region laga naujawan ma jodi skill development to thai dibuli lage tar ba kosi ke viksit bharat laga sapna logoti notice to central laga sobse ujja dorkar hisabi thaki ase
आज नॉर्थ ईस्ट को भी इस दिशा पर आगे बढ़ाने के लिए हम लोगों ने कदम उठाया है तो मेरा मानना है कि आप सब की सहयोग से हमारे जो प्रकल्प काम चल रहा है सातों प्रदेश का काम सही समय पर पूरा होगा तो मैं चाहता हूं कि इस विषय पर सभी प्रदेश सरकार सहयोग करे और जनता भी सहयोग करे
Dorkar Nichiti Dangor Projects Kandi Pramabutra Aro Parakti Infrastructure Onoti Milai Digina Se Minister Ba Proposed Inland Waterway Transport Project Toyang Lake Di Itia Jari Thakya Kan Sai Jai Se Aro Nagaland Di Shiloi Lakes Di Water Sports Aro Tourism Karni Bi Sai Jai Se Chief Minister Dr. Nipurio Bra Prokhon Pani Laka Duklokodi Samna Koribili Tayar Korea Meeting Do Nagaland Civil Secretariat Kohima Di Aji Rakhi Se Meeting Di Kotha Kori Dr. Ryu Jun Do Chairman Nagaland State Disaster Management Authority NSDMEAC Tarba Prokhon Season Hoboli Akodi Sob Districts Di Dorkar Khalwa Khan Sai Rakhibili Janai Di Se Tarba Departments Lokodi Fair Price Dukan Khan Monitor Kori Consumer Hak Bajai Rakhibili Bi Janai Di Se Prokhon Pani Lokodi Jura Traffic Dictator Yopor Chinta Bhavana Janaigina, Chief Minister Ba PWD Lukodi, National Highway State Truckload Limits Can Be Sai Rakibali Janaidi Se. Daira Administration of Police Lukodi Offices are Dabashis Kan Puthaikina, Traffic Jari Rakya Di Sabolibi Saladi Se. Daira State Quality Control Board to Juldi Se Juldi Wapas Kuridi Bolibi Saladi Se. Dr. Ryopra, Chief Secretary Lukodi Tayar Rakya, Aro Stock Status to Sop District Deputy Commissioners Lukodi. কৰি ৰিভিউ কৰিবলৈ জনাইছে। মিটিং সময়তে এন এছ ডি এম ই জইণ্ট চিইঅ জনি ৰংমাইব্ৰা মনচুন ফৰকাষ্ট প্ৰেজেণ্ট কৰি দি কেনে ষ্টেট পুৰা দে ঠিকনা নাথাকিয়া প্ৰকণ নিয়মৰা প্লাণ্টেশ্যন ছিজনটো নষ্ট কৰি দিবলৈ পাৰিয়া কৈছে। শ্ৰী ৰংমাইব্ৰা ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন কৰি দিবলৈ আৰু ক্লাইমেট ৰিজিলিয়েঞ্চ উন্নতি কৰি দিবলৈ দৰকাৰ খান জনাই দিছে। আপনি খান আকাশবাণী কহিমাৰপৰা দিয়া খবৰ শুনি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক চেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কোৰ কহিমা দি ফল' কৰিবি। ইটো খবৰ দিয়া নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰপৰা বিও শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপনি খান চাম লগা খবৰ শুনি আছে। ডেপুটি কমিশনাৰ ডিমাপুৰ তিনুচুংচি চাংপ্ৰা ডিজিগনেটেড ডিষ্ট্ৰিক্ট দি ইনাৰ লাইন পাৰ্মিট আই এল বি লগাই দিবলৈ ষ্টেট চৰকাৰ লগা কমিটমেণ্ট দি আজি দুবাৰ জনাই দিছে। তাইৰপৰা আলাক আলাক মাইনৰিটি কমিউনিটিজ লগা লিডাৰ্ছ লগতে আজি মিটিং ৰাখি কেনে ডিমাপুৰ দি আই এল পি ইমপ্লিমেণ্ট কৰিবলৈ থাকি আদি কথা বতৰা কৰিছে। শ্ৰী চাংপ্ৰা মানিছে কি পহিলা সময় দি আই এল পি লগাই দিয়া দেৰি কৰিয়াৰ পৰা কিছুমান মানুহখন মাজতে ঠিকনা নাথাকিয়া অৱস্থা বনাই দিয়া কৈছে, যোনটো কাৰণে মিটিং ৰাখিবলৈ হৈ যাইছে আৰু কোনোবা ভাৱনা নাবুঞ্জীয়া খান থাকিলে ইটো চাবলৈ ৰাখিছে।
2018-19 একবার নোটিফিকেশন ওলাইছে, 23 দিব ওলাইছে, হলিবি বিকজ অফ কোভিড আর কিবা ইস্যু হয় না এনে এডভান্স দি চাইছে। তো কমিউনিটি খান বি দিস টাইম বি এনেকে হব না কি কয় না তাই লাভ হব না চাইছে। সো উই ওয়ান্টেড টু ক্লিয়ার ইট দ্য ডাউট টু দেম দ্যাট দিস টাইম দো কি হলিবি ইমপ্লিমেন্ট করব আছে কয় না। সো তাই খান এক্সেমশন ক্যাটেগরি খান কি তাই খান কি ডকুমেন্টস আছে আপনি এটু অ্যারেঞ্জ করে থাকবি। সো দ্যাট ক্যাটেগরি থ্রি খান দো আমার নোটিফিকেশন দিব।
মিটিং দি ৰিপ্ৰেজেণ্টেটিভ খান বেংগলী সমাজ, জৈন সমাজ, আগ্ৰৱাল সমাজ, মুছলিম কাউন্সিল ডিমাপুৰ, নাগালেণ্ড বিহাৰী সমাজ, নাগালেণ্ড ভোজপুৰী সমাজ, শিখ সমাজ, ডিমাপুৰ কুৰ্কা ইউনিয়ন, মাৰৱাৰী সমাজ, কেৰেলা সমাজ, তেলেগু সমাজ আৰু উৎকল উৰিয়া সমাজ খানৰা যোগ লৈছে। অপাৰেশ্যন সিন্দুৰ বা আতংকবাদ ধমকি খিলাপি ইণ্ডিয়াৰপৰা জোৰদাৰ আৰু সবচে দৰকাৰ জবাব দিয়া মনাই আছে। এইটোৰপৰা মানুহখন মাজেদি মিলা জোৰা লগা ভাৱনা চুৰু কৰি দিছে আৰু আৰ্মড ফৰ্চেছ লগা বালিটান দি মন খুচি থাকি আছে। অপাৰেশ্যন দি একটা এন চি চি কাডাটৰপৰা নিজৰ ভাৱনা কোঠাখন কৈ দিছে।
Operation Sindoor was a message to the world and to ourselves that India stands prepared, alert and united in the face of any challenges. We are deeply grateful to our Honorable Prime Minister Shri Narendra Modi for launching this operation. To the brave soldier guarding our border, we salute your courage and sacrifices. You are the nation's shield, standing tall through every season, day and night. As young cadet, we draw strength from your dedication and are committed to upholding the values you live by. I feel proud to be a part of a country that by prioritizes safety and confident that our future is secured in the hands of those who serve with honor. Jai Hind.
Operation Sindoor do dangor kamyab khisa hisapi khara kore desh pra jenaka obostha hoilebi niju sovereignty aro security bajay rakhibole monjordi dwara takot kori di ase. Union Agriculture and Farmers Welfare Minister Shivraj Singh Chauhan pra vice councillors প্ৰফেচাৰ্ছ আৰু ষ্টুডেণ্টছ লগতে নেশ্যন ৱাইড কেম্পেইন বিকশিত কৃষি সংকল্প অভিযানটি চামিল হ'বলৈ আজি অনুৰোধ কৰিছে। জুন দুইটো মহিনা 29 তাৰিখৰ পৰা চৰু হ'বলৈ আছে। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিজ লগা ভাইচ চাঞ্চেলৰ্ছ আৰু ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ আইকাৰ ইনষ্টিটিউট লগা কনফাৰেন্স নাই দিল্লী দি কথা কৰি মিনিষ্টাৰবা কৈছে কি চৰকাৰ লগা সবচে দৰকাৰ চায়েন্স বেছড এগ্ৰিকালচাৰেল বটলি পঢ়াই দিবলৈ ভাৱনা আছে। আইকাৰ্ডো চৰকাৰ লগা মণ্ডিয়াৰ আছে বুলি কৈ শ্ৰী জৱানপৰা কৈছে কি ৰিচাৰ্চ লগা কামটো কিষাণ আৰু তাইখন লগা দৰকাৰ দি ধৰি কিনে ফেচলা খান বনাই দিবলৈ আছে।
ভাৰত কে বিকশিত কৃষি আৰু সমৃদ্ধ কিষান হিন্দুস্তান কি কল্পনা খেতি কে বিনা নাই কি যা সকে আৰু ইছলিয়ে হম সবকা উদ্দেশ্য এক দেশ কি খাদ্য সুৰক্ষা সুনিশ্চিত কৰনা দেশ কে অন্ন কে ভণ্ডাৰ ভি ভৰেংগে আৰু দুনিয়া কা ফুড বাস্কেট ভি ভাৰত কো বনা কে ৰহেংগে আৰু কিষানো কি আজীৱিকা সুনিশ্চিত কৰেংগে খেতি কো ফায়দে কা ধন্দা বনা নাই হে নাই তো কোন খেতি কৰেগা।
শ্ৰী জৱানপৰা কোনোবা জাগা খান্দি প্ৰডাকশ্যন উঠাই দিবলৈ, প্ৰডাকশ্যন খৰ্চা কমটি কৰি দিবলৈ আৰু খেতি কাম জাৰি ৰাখিবলৈ দিবলৈ কাৰণে চাই দিবলৈ কৈছে। আৰু একটা ডাঙৰ কামিয়াবটি মিজোৰামটো উল্লাস নাভ ভাৰত সাক্ষরতা কার্যক্রম নিচে ফুলি লিটারেট স্টেট হিসাবে অফিসিয়ালি জানাই দিয়ে কিনে ইন্ডিয়া সবসে আগে স্টেট বানাই কিনে ইটু কামিয়াব হয়েছে। আইজল আজি সাম ইটু জানাই দিয়ে কিনা মিজোরাম চিফ মিনিষ্টার লাল দোহোমাপরা কেছে হুতাই এডুকেশন দিয়া ডিজিটাল অ্যাক্সেস আর ভোকেশনাল স্কিল ট্রেনিং দিয়াপরা লিটারেসি জারি রাখবলে স্টেট লাগা কমিটমেন্ট আছে। ইউনিয়ন মিনিষ্টার অফ সেফ ফর এডুকেশন জয়ন্ত সিংপরা অকেশন দিয়ে যোগ লাইছে। খবর সৃষ্টি হেডলাইন্স দুবাৰ জনাই দিয়া আছে। প্রাইম মিনিষ্টার নরেন্দ্ৰ মোদী বা ভাল দুনিয়ার কারণে সব মিলা জোড়া করে দিয়া লাগা দরকার জানাই দিছে। সেন্টার বা এডিশনাল 1000 কোটি টাকা দো নর্থ ইস্ট রিজন টি ইনল্যান্ড ওয়াটার ওয়েজ বানাই দিবলে ইনভেস্ট করবলে আছে। চিফ মিনিষ্টার ডক্টর নিফিউরিও বা প্রখন পানির কারণে টাইয়ার করে মিটিং রাখিছে আর ডিসি ডিমাপুর তিনুচংশি চাপরা ILB লাগাই দিবলে সরকার লাগা কমিটমেন্ট জানাই দিছে। ইতিলকত আজি চামলগা খবর ইমান ডিসেস করে আছি, শুনে থাকিবি আহিয়া কালি ফুজুর 7:25 মিনিটে নাগামিজ খবর আনি দিবলে আছে।